এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে শাৰদীয় দুৰ্গা পূজাৰ আজি মহা অষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা অৰ্চনা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ দুগৰাকী বিষয়া ৰাওনা। যোৰহাট ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া জুবিন গাৰ্গৰ 13-দিনীয়া মাংগলিক অনুষ্ঠানৰ বাবে মন্ত্ৰী বিমল বৰাৰ প্ৰস্তুতি পৰিদৰ্শন। কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামচে সংযোগী ৰেল প্ৰকল্প দুটা 4 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ। আৰু বৰ্ষাপাৰা ষ্টেডিয়ামত আজি ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলত ভাৰত আৰু শ্ৰীলংকা মুখামুখি। শাৰদীয় দুৰ্গা পূজাৰ আজি মহা অষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰামথু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিণী দেৱীৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যাধাম, বেলসৰৰ বিল্লেশ্বৰ দেৱালয়কে ধৰি প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি নীতিৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। উগ্ৰতাৰা দেৱালয়ত কালি দুৰ্গা পূজাৰ সপ্তমীত ভক্তসকলে দেৱীৰ আশীষ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা মণ্ডপত দেৱীৰ আশীষ লয়। শিৱসাগৰ জিলাত 1734 চনত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা 291 বছৰীয়া ঐতিহাসিক দেৱী দৌলত আধ্যাত্মিকতাৰ মাজেৰে শাৰদীয় পূজা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে এই দৌলত মহা অষ্টমীৰ প্ৰথম প্ৰসাদ নাগাৰা বজোৱা দৌলা পৰিয়াল আৰু কনচেং বৰপাত্ৰ গোহাঁই পৰিয়ালৰ পৰা আগবঢ়োৱাৰ ৰজাদিনীয়া পৰম্পৰা দৌল উন্নয়ন সমিতিয়ে অক্ষুণ্ণ ৰাখিছে। ডিব্ৰুগড় জিলাতো জুবিন গাৰ্গৰ বিয়োগে জনসাধাৰণৰ মন সেমেকা কৰি ৰাখিছে যদিও পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হৈছে। জিলাখনত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ মোমাই তামুলী বৰবৰুৱাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বকুলৰ দুৰ্গা পূজাভাগ অসমীয়া ৰীতি নীতিৰে পালন কৰা হৈছে। ডিব্ৰুগড়ৰ পূৰ্ণানন্দ পথত থকা জ্ঞানদায়িনী দুৰ্গা পূজাথলীত কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেৱা জনায়। নগাঁও জিলাত 400ৰো অধিক পূজা সমিতিয়ে এইবাৰ দুৰ্গা পূজাৰ আয়োজন কৰিছে। অৱশ্যে এইবাৰ আনন্দ উল্লাসৰ পৰিৱৰ্তে অনাড়ম্বৰভাৱে দেৱীক আৰাধনা কৰা হৈছে। চহৰখনৰ ৰামকৃষ্ণ পথত থকা হিন্দু মিলন মন্দিৰৰ মণ্ডপৰ জৰিয়তে সমাজক বিশেষ বাৰ্তা দিবলৈ বিচৰা হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুৰ্গা পূজাৰ মহা অষ্টমী উপলক্ষে আজি পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ ঐতিহ্যমণ্ডিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম হৈছে। আজি কুমাৰী পূজাও অনুষ্ঠিত হ'ব। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আজি দেৱীক মহাষ্টমীত মহাগৌৰীৰ ৰূপত পূজা কৰা হৈছে। দিনৰ 1:21 সন্ধি পূজা কৰা হ'ব। জিলাখনত দুৰ্গা পূজা উদযাপন সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা প্ৰদীপ সাহা।
আজি শাৰদীয় দুৰ্গা পূজাৰ মহাষ্টমী। মহাষ্টমীৰ শুভক্ষণত আন ঠাইৰ লগতে সমগ্ৰ ধুবুৰী জিলাতে বেদ মন্ত্ৰ ধ্বনিৰে পূজিত হ'ব দেৱী দুৰ্গা। আজি দিনৰ 1:15 ভিতৰত মহাষ্টমী কল্প আৰম্ভ। আনহাতে দিনৰ 1:21 পিছত হ'ব সন্ধি পূজা। ধুবুৰীৰ কালীবাৰী, হৰিহোৱাৰ পূজা মণ্ডপ, গৌৰীপুৰৰ ৰজাঘৰীয়া হোলা পীঠত দুৰ্গা দেৱীকে ধৰি বগীবাৰী মা মহামায়া শক্তিপীঠ মন্দিৰৰ লগতে বিলাসীপাৰাৰ জমিদাৰ বাৰীত অষ্টপূজা আৰু শ্ৰী শ্ৰী গোপীনাথ জীউ মন্দিৰৰ দুৰ্গা পূজাস্থলীত আজি পুৱাৰ পৰা ভক্তৰ আগমন ঘটি আছে। আদ্যাশক্তিক বিবিধ বিধানেৰে শক্তি পুষ্পাঞ্জলি দিয়াৰ বাবে ভক্তৰ আগমন পৰিলক্ষিত হৈছে। ধুবুৰীৰ কালীবাৰী দুৰ্গা পূজাস্থলীত অষ্টমী পূজা সম্পূৰ্ণ হোৱাৰ পিছত কুমাৰী মাৰ পূজাৰ আয়োজন কৰা হ'ব।
বৰপেটা ৰোডৰ বিভিন্ন পূজাথলীত আজি মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ দক্ষিণ প্ৰান্তৰ ডক্ৰেশ্বৰ দেৱালয়, বৰপেটা ৰোডৰ দুৰ্গাবাৰী কালীবাৰী পূজা আৰু শিৱবাৰীকে ধৰি বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। হাউলীৰ আনন্দ বজাৰৰ জনকল্যাণ সমিতিৰ পূজা মণ্ডপে এইবাৰ ৰাইজক বিশেষভাৱে আকৰ্ষণ কৰিছে। তেওঁলোকে জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মণ্ডপ বিশেষভাৱে নিৰ্মাণ কৰিছে। দৰঙী কোচ ৰাজবংশৰ মঙলদৈ ৰজাহাউলীত 409 বছৰীয়া পৰম্পৰা আৰু ধৰ্মীয় ৰীতি নীতিৰে আজি মহাষ্টমী পূজাভাগ অনুষ্ঠিত হৈছে। সন্ধিয়াৰ ভাগত আৰতি, ব্যাসৰ ওজাৰ দ্বাৰা জাগৰ পূজা আৰু মালচী গীত পৰিৱেশন কৰা হ'ব। উল্লেখযোগ্য যে এই ৰজাঘৰীয়া ঐতিহাসিক পূজাত দেৱীৰ মুখমণ্ডল ৰঙা ৰঙেৰে বোলাই ৰণচণ্ডী ৰূপত প্ৰতিষ্ঠা কৰা হয়। এই পূজাৰ সপ্তমী আৰু অষ্টমীত ৰজাঘৰৰ সদস্য অংশ লোৱাৰ লগতে নৱমীৰ দিনটো প্ৰজাৰ বাবে মুকলি কৰি দিয়াৰ পৰম্পৰা আছে। কোকৰাঝাৰ জিলাৰ অৰ্ধশতাধিক পূজা মণ্ডপত আজি পৰম্পৰাগত ৰীতি নীতিৰে মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। সকলো মণ্ডপতে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে। দক্ষিণ খালমৰা মানকাছৰ জিলাৰ 43খন ঠাইত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছে। আজি যথাবিহিত ৰীতি নীতিৰে অষ্টমী পূজা কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ দুগৰাকী বিষয়া ৰাওনা হ'ব। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ বিষয়াই দিল্লীত ঘটনাৰ অনুসন্ধানৰ বাবে উপস্থিত আছে। ইপিনে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহান জনাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আনুষ্ঠানিকভাৱে আবেদন জনায়। এই আহানৰ পাছতে গোচৰটো তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক উভতাই অনা আৰু ন্যায় প্ৰদান নিশ্চিত কৰাত সহায় হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ সন্ধান অসম আৰক্ষীয়ে লাভ কৰিছে। দুই তিনিদিনৰ ভিতৰত অভিযুক্ত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীয়ে কালি প্ৰকাশ কৰে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে সাংবাদিকৰ আগত কয় যে এই ঘটনাৰ অনুসন্ধানৰ বাবে এছ আই টিয়ে ইতিমধ্যে ভালেমান তথ্য লাভ কৰিছে যদিও এতিয়াই তথ্যসমূহ ৰাজহুৱা কৰিব পৰা নাযায়। তেওঁ এই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ওপৰত আস্থা ৰাখিবলৈ ৰাজ্যৰ জনসাধাৰণক আহান জনোৱাৰ লগতে উৰা বাতৰিত প্ৰতিয়ন যোৱা আৰু ভ্ৰান্ত তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলোকে আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ এই মন্তব্যৰ পাছতে অভিযুক্ত শ্যামকানু মহন্তই আত্মসমৰ্পণৰ বাবে সাজু হোৱাৰ কথা জানিব পৰা গৈছে। সামাজিক মাধ্যম ফেচবুকৰ এটা পোষ্টত তেওঁ কয় যে শীঘ্ৰে তেওঁ অসমলৈ আহি আছে। আৰক্ষীৰ সৈতে ইতিমধ্যে যোগাযোগ কৰাৰ কথাও তেওঁ পোষ্টত উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জুবিন গাৰ্গৰ বিয়োগে অসমত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে এয়া শিল্পীগৰাকীৰ পৰিয়ালৰ বাবেই নহয় বৰং সমগ্ৰ ৰাজ্য আৰু দেশৰ বাবে বৃহৎ ক্ষতি।
হমনে এক অনমোল ৰত্ন আপনে ৰাজ্য নে খো দিয়া। উনকি পহচান দেশ সে হি আগে থি। মেৰে ৰাজ্য কে এক বহুত হি হীৰা থে আৰু উনকে খোনে সে হমনে বহুত কুছ খোয়া হে। কেৱল পৰিবাৰ নে নহি হৰ নে আপনে আপনে ঢংগ সে প্ৰিয় জুবিন গৰ্গ কে ৰূপ মে খোয়া হে। অব তো বিধাতা কে ইস রচনা কো স্বীকার করনে কে আলাওয়া কোই রাস্তা নেই। আদরণীয় প্রধানমন্ত্রী জি নে মন কি বাত মে উনকে তমাম এসে গুণো কি চর্চা কি হে। দেশ দুনিয়া তক উনকি শোহরত হে। হমারি রাজ্য কে থে হমারি এক অপূরণীয় ক্ষতি হে। পরমাত্মা সে প্রার্থনা করতে হ্যাঁ ফির ও কিসি রূপ মে আকর কে হমারে উসি শোভা কো উসি উৎসাহ কো বড়ায়ে। আজ ও যাহাঁ হ্যাঁ উনকি আত্মা কো শান্তি মিলে আর লাখোঁ লোক যো উনকে হমারে রাজ্য মে দেশ মে দুনিয়া মে উনকে প্রশংসক হ্যাঁ হম সবকো ইহ বেদনা সহনে কি ক্ষমতা মিলে। আজ মে উনকে সন্দর্ভে ইতনা হি কহনা চাহুঙ্গা।
ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এজাহাৰ দাখিল কৰাৰ পাছত কালি জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ ন্যায় বিচাৰে আৰু তদন্ত প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখিছে। ছিংগাপুৰৰ ৰহস্যজনক দ্বীপটোলৈ জুবিন গাৰ্গক কিয় লৈ যোৱা হৈছিল আৰু কি পৰিস্থিতিত এই ঘটনা ঘটিবলৈ পালে এই প্ৰশ্নসমূহৰ উত্তৰ তেওঁ পোৱা উচিত বুলিও শ্ৰীমতী গাৰ্গে মন্তব্য কৰে। ইপিনে শিল্পীগৰাকীৰ আদ্যশ্ৰদ্ধা উপলক্ষে কালি তেওঁৰ কাহিলীপাৰাস্থিত বাসগৃহত মাংগলিক অনুষ্ঠানৰ লগতে বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সোণাপুৰৰ কমাৰকুচিত শিল্পীগৰাকীৰ শেষকৃত্য থলীত কালি সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কাইলৈ যোৰহাট ষ্টেডিয়ামত শিল্পীগৰাকীৰ শ্ৰদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠান নিয়াৰিকৈ চলাই নিয়াৰ বাবে মন্ত্ৰী বিমল বৰাই যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ কৰ্ণধাৰ সমিতিৰ সৈতে বৈঠকত মিলিত হৈ অনুষ্ঠান সুকলমে সম্পন্ন কৰিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰে। ইতিমধ্যে যোৰহাট ষ্টেডিয়ামত অনুৰাগী গুণমুগ্ধ আৰু সতীৰ্থ শিল্পীয়ে তেৰদিনীয়া মাংগলিক অনুষ্ঠানৰ বাবে ভিন ভিন কাৰ্যসূচী হাতত লৈছে। মন্ত্ৰী বিমল বৰাই যোৰহাট ষ্টেডিয়ামত জিলা প্ৰশাসনৰ লগতে অনুৰাগী আৰু শিল্পী সমাজৰ সৈতে আলোচনাত মিলিত হৈ প্ৰস্তুতি নিৰীক্ষণ কৰে। জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ প্ৰতি সন্মান জনাই বিশ্বনাথ জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজে বিহালীৰ ভৰালী জুলিৰ লৰে চাৰ্প বাকৰিত কাইলৈৰ পৰা হ'বলগীয়া 33 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। এটা বিবৃতিযোগে বিশ্বনাথ জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি যোগেন তেৰণে এই কথা প্ৰকাশ কৰে। ভূটানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বাবে অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামচে সংযোগী ৰেল প্ৰকল্প দুটা 4 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। 4,033 কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্প দুটাৰ ফলত দুয়োখন দেশ লাভৱান হ'ব বুলি ৰেলমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত বিদেশ সচিব বিক্ৰম মিশ্ৰীৰ সৈতে এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কোকৰাঝাৰৰ পৰা গেলেফু সংযোগী 69 কিলোমিটাৰ দৈৰ্ঘৰ ৰেলপথছোৱা নিৰ্মাণৰ বাবে 3,456 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। একেদৰে 20 কিলোমিটাৰ দৈৰ্ঘৰ বানৰহাট চামচে ৰেল প্ৰকল্পৰ বাবে 577 কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। এই সমগ্ৰ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
This project is basically connecting two very important cities of Bhutan. One is Gelefu, as Foreign Secretary shared with us. This is being developed as a mindfulness city. And second is Samse, which is an industrial city. The two projects will take off from the network of Indian Railways at Kokrajhar and Banarhat. The investment which is envisaged at this point of time is about 4,033 crore rupees, and the total length is about 90 kilometers, to be precise, 89 kilometers of railway network will be created.
পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থা সৰলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। 22 ছেপ্টেম্বৰত এই নতুন ব্যৱস্থা ৰূপায়ণ কৰা হৈছে আৰু জনসাধাৰণে বৰ্তমান জি এছ টি সংস্কাৰৰ সুবিধা লাভ কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়া জি এছ টি সংস্কাৰে অসমৰ অৰ্থনীতিৰ বিভিন্ন খণ্ডত প্ৰভাৱ পেলাইছে। জি এছ টি সংস্কাৰে চাহ বাগিচা আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলক যথেষ্ট উপকৃত কৰিছে। চাহত বৰ্তমান জি এছ টি 5% হ্ৰাস হোৱাত ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ সুবিধা হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত আজি আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। খেলখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে ভাৰতীয় মহিলা দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ খিতাপ লাভৰ বাবে 47 বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ চেষ্টা কৰিব। মহিলা বিশ্বকাপ 2025ত অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তানে অংশগ্ৰহণ কৰিছে। এই দলসমূহে ভাৰতৰ 4টা আৰু কলম্বোৰ 1টা স্থানত ৰাউণ্ড ৰবীন পৰ্যায়ত 28খন লীগ মেচত অংশগ্ৰহণ কৰিব। ভাৰত আৰু পাকিস্তানৰ মাজৰ বহু প্ৰত্যাশিত খেলখন অহা 5 অক্টোবৰত কলম্বোত অনুষ্ঠিত হ'ব। আজি উদ্বোধনী অনুষ্ঠানৰ 40 মিনিট সময় সদ্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সন্মানাৰ্থে উৎসৰ্গিত হ'ব বুলি বি চি চি আইয়ে সদৰি কৰিছে। বলিউডৰ বিশিষ্ট কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে আজি উদ্বোধনী খেলত জুবিন গাৰ্গৰ মায়াবিনী গীতটোৰে শ্ৰদ্ধাঞ্জলি জনাব। ইপিনে গুৱাহাটীত হ'বলগীয়া খেলখনৰ বাবে আজি যান বাহন চলাচলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ যান বাহন শাখাই বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহত শাৰদীয় দুৰ্গা পূজাৰ বাতৰিৰ লগতে অধিকাংশ বাতৰিত জুবিন গাৰ্গৰ প্ৰসংগই স্থান লাভ কৰিছে। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজি হ'বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ আৰম্ভণিতে শ্ৰেয়া ঘোষাল, পাপন আৰু জয় বৰুৱাই গীতেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অসম আৰক্ষীৰ বিতৰ্কিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে আৰু তেওঁৰ কন্যাৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ বাতৰি প্ৰকাশ কৰিছে। এছ আই টিৰ তদন্তৰ বাবে অহা 2-3 দিন গুৰুত্বপূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই বাতৰি অসমীয়া খবৰ কাকতৰ। নিয়মীয়া বাৰ্তা কাকতে মায়ঙৰ একেটা পৰিয়ালৰ 3গৰাকী কন্যাৰ কালি বাঢ়নী পানীত গা ধুই থকা অৱস্থাত হোৱা মৃত্যুৰ বাতৰিটো প্ৰকাশ কৰিছে। বিটিচি পৰিষদীয় নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থী আৰু পৰিষদ গঠন কৰিবলৈ সংখ্যাগৰিষ্ঠতা লাভ কৰা দলৰ সদস্যসকলৰ অহা 5 অক্টোবৰত শপত গ্ৰহণ অনুষ্ঠিত হ'ব। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। যোগাযোগ আৰু বাণিজ্য বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ভূটানৰ মাজত প্ৰথমবাৰৰ বাবে ৰেল সংযোগ প্ৰকল্পত দুয়ো দেশৰ চৰকাৰে অনুমোদন জনোৱাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা চি আই ডিয়ে কালি 3য় দিনাৰ বাবে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক জেৰা কৰে। বাতৰিটো দৈনিক জনমভূমি কাকতৰ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত শোকসাগৰত ডুব যোৱা ৰাজ্যবাসীয়ে এইবেলি অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন কৰিছে। প্ৰাণৰ শিল্পীৰ অৱৰ্তমানত পূজাথলী উকা শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে এই বাতৰি প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ তদন্ত আৰু ন্যায়ৰ বাবে দাবী জনাইছে পন্নী গৰিমা গাৰ্গে। এই বাতৰি আমাৰ অসম কাকতৰ লগতে আটাইবোৰ কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্ন কাকত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে প্ৰস্তুত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সুবিধাৰ বাবে আৰু সকলোৰে সম সুযোগ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এতিয়াৰে পৰা পৰীক্ষাৰ্থীসকলে নিজৰ ইচ্ছা অনুসাৰে প্ৰাৰম্ভিক পৰীক্ষাৰ মাধ্যম বাছনি কৰিব পাৰিব। কাছাৰ আৰক্ষীয়ে যোৱা নিশা শিলচৰ আইজল বাইপাছত চলোৱা এটা অভিযানত 30,000ৰো অধিক নিচাযুক্ত টেবলেট জব্দ কৰে। জব্দ কৰা এই টেবলেটখিনিৰ মূল্য 9 কোটিৰো অধিক হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ফৰকাল হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। শাৰদীয় দুৰ্গা পূজাৰ আজি মহা অষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা অৰ্চনা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ 2গৰাকী বিষয়া ৰাওনা। যোৰহাট ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া জুবিন গাৰ্গৰ 13-দিনীয়া মাংগলিক অনুষ্ঠানৰ বাবে মন্ত্ৰী বিমল বৰাৰ প্ৰস্তুতি পৰিদৰ্শন। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা ছামছে সংযোগী ৰেলপথৰ প্ৰকল্প দুটা 4 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ। আৰু বৰ্ষাপাৰা ষ্টেডিয়ামত আজি আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলত ভাৰত আৰু শ্ৰীলংকা মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ এঘাৰ বজাত মুখ্য বাতৰি শুনিবলৈ পাব।